এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পুলক গগৈ। পুলিন পুথাসকলৰ উপাসনা আৰু স্মৃতি তৰ্পণেৰে আজি ৰাজ্যজুৰি টাই আহোমসকলৰ পৰম্পৰাগত ধৰ্মীয় আৰু সামাজিক উৎসৱ মেডাম মেফি পালন কৰা হয়। গুৱাহাটী মহানগৰীৰ বিভিন্ন ঠাইতো পৰম্পৰাগত ৰীতি নীতিৰে আজি মেডাম মেফি উদযাপন কৰা হয়। বৃহত্তৰ গুৱাহাটী কেন্দ্ৰীয় মেডাম মেফি উদযাপন সমিতিৰ উদ্যোগত নদবমাৰ চুকাফাট নগৰত দিনজোৰা কাৰ্যসূচীৰে আয়োজিত মেডাম মেফিৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে।
আমাৰ জাতিটো আগবাঢ়ে, আমি চাউলুং চুকাফাৰ প্ৰতি শ্ৰদ্ধা জনাওঁ আৰু জাতিটোত যেতিয়াই কষ্ট হয়, দুখ হয়, তেতিয়া আমি স্বৰ্গদেউ চাউলুং চুকাফাৰ পৰা প্ৰেৰণা লাভ কৰিবলৈ প্ৰচেষ্টা কৰোঁ। আমাৰ জাতীয় জীৱন আৰু বৰ অসম নিৰ্মাতা স্বৰ্গদেউ চাউলুং চুকাফা আমাৰ সকলোৰে প্ৰেৰণাৰ প্ৰতীক আৰু আমাৰ বাবে এক সৰ্বকালৰ আদৰ্শ। তেখেতৰ এটি পূৰ্ণ অৱয়বৰ প্ৰতিমূৰ্তি সিংহাসনত অধিষ্ঠিত হৈ থকা এই প্ৰতিমূৰ্তিটো আজি মেডাম মেফিৰ এই পবিত্ৰ দিনটোত উদ্বোধন কৰিবলৈ পাই মই সঁচাকৈয়ে আনন্দিত, গৰ্বিত।
বটদ্ৰৱা আৱিৰ্ভাৱ ক্ষেত্ৰ কাইলৈৰ পৰা দৰ্শনাৰ্থীৰ বাবে মুকলি কৰা হ'ব। আজি জিলা আয়ুক্ত দেৱাশী শৰ্মাই জাননীযোগে এই কথা সদৰি কৰে। বটদ্ৰৱা প্ৰকল্প আৰু আৱিৰ্ভাৱ ক্ষেত্ৰ দৰ্শনাৰ্থীৰ বাবে সম্পূৰ্ণ বিনামূলীয়া হ'ব যদিও দৰ্শনাৰ্থীসকলে কেতবোৰ নিয়ম মানি চলিব লাগিব বুলি জাননীখনত কোৱা হৈছে। বটদ্ৰৱা ধাম দৰ্শন কৰোঁতে দৰ্শনাৰ্থীসকলক এই সকলো নিয়ম শৃংখলা বৰ্তাই ৰাখিবলৈ জিলা প্ৰশাসনে আহ্বান জনাইছে। দৰ্শনৰ সময় পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈ ধাৰ্য কৰা হৈছে। আৱিৰ্ভাৱ ক্ষেত্ৰ সকলো ধৰণৰ বাহনৰ প্ৰৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। অসম সাহিত্য সভাৰ দ্বাদশ বিশেষ বাৰ্ষিক পঞ্চৰত্ন অধিৱেশন আজিৰে পৰা গুৱাহাটীত অনুষ্ঠিত হৈছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত 4-দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই অধিৱেশনৰ অহা 3 ফেব্ৰুৱাৰীত সামৰণি পৰিব। আজি পুৱা মূল তোৰণ, মঞ্চ, অস্থায়ী কাৰ্যালয় আৰু বিভিন্ন সমন্বয় ক্ষেত্ৰ উদ্বোধন কৰা হয়। বিয়লি 3 বজাৰ পৰা শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীৰ পৌৰহিত্যত অসম সাহিত্য সভাৰ 2025-2027 কাৰ্যবৰ্ষৰ চতুৰ্থ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক অধিৱেশন অনুষ্ঠিত হয়। কাইলৈ পুৱা সভাৰ মূল পতাকা উত্তোলন কৰাৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰতিনিধি আৰু অসম সাহিত্য সভাৰ বিষয়ববীয়াই 118খন পতাকা উত্তোলন কৰিব। দিনৰ 11 বজাত সভাপতিক লৈ এটা সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ব। 12 বজাৰ পৰা সাহিত্য উৎসৱ কাৰ্যসূচী অনুষ্ঠিত হ'ব। কাইলৈ সভাৰ প্ৰথম মুকলি অধিৱেশন অনুষ্ঠিত হ'ব। বজালী জিলাৰ পাঠশালাৰ ভাগৱতী ক্ষেত্ৰত জিলা বিজেপিৰ উদ্যোগত আয়োজিত কাৰ্যসূচীত ৰাজ্যৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ 5 বছৰীয়া কাৰ্যকালৰ খতিয়ান এখন পুস্তিকা উন্মোচন কৰা হয়। অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী দাসে বজালী উন্নয়নৰ হকে কাম কৰি যাব বুলি জনসাধাৰণক প্ৰতিশ্ৰুতি দিয়ে। বাক্সা জিলাৰ মুছলপুৰত 2-দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত UPPL দলৰ চতুৰ্থ ত্ৰিবাৰ্ষিক অধিৱেশনৰ আজি সামৰণি পৰে। দলৰ সভাপতি প্ৰমোদ বড়োৰ সভাপতিত্বত আজি অনুষ্ঠিত মুকলি সভাত ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰীৰ লগতে দলৰ ভালেমান নেতাকৰ্মী উপস্থিত থাকে। ৰাজ্যৰ সমাগত বিধানসভা নিৰ্বাচনত UPPL দলে BTRৰ 15টা সমষ্টিতে নিজা প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি প্ৰমোদ বড়োৱে প্ৰকাশ কৰে। ৰাজ্যত পদপথৰ শিশুৰ সংখ্যা পূৰ্বৰ তুলনাত ভালেমান হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। 2001 বৰ্ষৰ তুলনাত বৰ্তমান এই হাৰ 80% হ্ৰাস পাইছে। পদপথত আশ্ৰিত শিশুৰ সুৰক্ষা আৰু ভৱিষ্যত শীৰ্ষক আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত অংশ লৈ সক্ৰিয় শিশু অধিকাৰ কৰ্মী তথা সামাজিক বিশ্লেষক জিতু দত্তই এই কথা প্ৰকাশ কৰে। তেওঁ পদপথৰ শিশুৰ সৰ্বতোপ্ৰকাৰৰ সহায়ৰ বাবে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগ তথা সংস্থাই স্বেচ্ছাসেৱী সংস্থাসমূহৰ সৈতে সমন্বয়েৰে কাম কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অৰুণিমা গোস্বামীয়ে আগধৰা অনুষ্ঠানত উপস্থিত থাকি শিশু সুৰক্ষাৰ বাবে কাম কৰি অহা সংস্থা KRU 365ৰ মুৰববী ভৃগু বৰঠাকুৰে পিতৃ মাতৃৰ সৈতে বিচ্ছিন্ন শিশুৰ পুনৰ সংযোগ স্থাপনৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে শ্ৰীবৰঠাকুৰে KRU 365ৰ সংগঠনটোৰ জৰিয়তে শিশুৰ উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ বাবে অহৰহ কাম কৰি আহিছে। অনুষ্ঠানটোৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। শ্ৰীভূমি জিলাৰ বদৰপুৰৰ শ্ৰীগৌৰী অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি এখন যাত্ৰীবাহী ট্ৰেভেলাৰৰ সৈতে এখন ডাম্পাৰৰ মুখামুখি খুন্দা লগাৰ ফলত 2 লোকৰ 3টাতে মৃত্যু হয়। ইফালে দৰং জিলাৰ মঙলদৈত এটা নিচামুক্তি কেন্দ্ৰত আজি এজন আৱাসীৰ মৃতদেহ উদ্ধাৰ কৰা হয়। আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে বুলি আমাৰ সংবাদদাতাই জনাইছে। আমাৰ নিশাৰ আঞ্চলিক বাতৰি এতিয়া ইমানতে শেষ হ'ল।